আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি কালিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত লক্ষীমপুৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। লক্ষীমপুৰ কমাৰ্চ কলেজৰ ক্ৰীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে দহদিনীয়া গ্ৰন্থমেলাখন উদ্বোধন কৰা হয়। বিয়লি জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে গ্ৰন্থৰ জৰিয়তে জ্ঞান আৰু প্ৰজ্ঞাৰ অধিকাৰী হ'ব পাৰি বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে ভাষাৰ উচ্চাৰণ আৰু লিখাৰ ক্ষেত্ৰত সাৱধান হ'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। তেওঁ কয় যে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যিদৰে ব্যায়ামৰ প্ৰয়োজন, তেনেদৰে সুস্থ মানসিক বিকাশৰ বাবে গ্ৰন্থ অধ্যয়ন নিতান্তই প্ৰয়োজন। অনুষ্ঠানত অংশ লৈ পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষালে সভ্যতাৰ মাপকাঠি হিচাপে গ্ৰন্থই জ্ঞানৰ দিক দৰ্শন কৰে বুলি মন্তব্য কৰে। অনুষ্ঠানত অংশ লৈ লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাই এই গ্ৰন্থমেলাৰ আয়োজনে লক্ষীমপুৰবাসীক উপকৃত কৰিব বুলি মত প্ৰকাশ কৰে। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰীয়ে শিশুৰ মনত গ্ৰন্থৰ প্ৰতি আগ্ৰহ জন্মাবলৈ অভিভাৱক আৰু শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিভা চৌধুৰীয়ে এই অনুষ্ঠানত অংশ লৈ অসমত গ্ৰন্থ আন্দোলনে নতুন ৰূপত প্ৰাণ পাইছে বুলি উল্লেখ কৰে। কালিৰ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, সুৰকাৰ, গীতিকাৰ, সংগীত শিল্পী ছৈয়দ ছাদুল্লাৰ ডিব্ৰুগড়ৰ নালিয়াপুলৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কালি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দুয়োগৰাকীয়ে শিল্পী ছৈয়দ ছাদুল্লাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতেও মত বিনিময় কৰে। সাংবাদিকৰ আগত শ্ৰী সোণোৱালে এইদৰে কয়।
অসমৰ ৰাইজৰ অতি মৰমৰ শিল্পী, আমাৰ বাবে আদৰ্শ শিল্পী ছৈয়দ ছাদুল্লা ডাঙৰীয়া আত্মাই চিৰশান্তি লাভ কৰক, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেত এগৰাকী গীতিকাৰ, সুৰকাৰ, ভাষ্যকাৰ উপৰিও তেখেতে জীৱনৰ এটা ডাঙৰ এটা মহান পদক্ষেপ গ্ৰহণ কৰি গ'ল, সেইটো হ'ল নেত্ৰদান। গতিকে এগৰাকী মহান ব্যক্তিৰ মহৎ যিটো চিন্তা, তেখেতৰ যোগেদি আজি প্ৰতিফলন ঘটিছে আৰু মই ভাবোঁ যে এইখিনি তেখেতৰ জীৱনজোৰা সাধনাৰ যিখিনি কৰ্মৰাজি, ই আদৰ্শ হিচাপে আমাৰ জাতিৰ মাজত সদায় জীৱন্ত হৈ ৰ'ব।
কৃষিমন্ত্ৰী অতুল বৰায়ো কালি প্ৰয়াত ছৈয়দ ছাদুল্লাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। সাংসদ গগৈয়ে প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, ঘোষক, গীতিকাৰ, সুৰকাৰগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছিল। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত শান্তি সম্প্ৰীতিৰ পৰিৱেশ সুদৃঢ় কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উদ্যোগত ধেমাজি জিলা প্ৰশাসন আৰু প্ৰতিবেশী ৰাজ্যখনৰ নামনি চিয়াং জিলা প্ৰশাসনৰ সহযোগত সীমান্ত সমন্বয় সমাৰোহ কালি অনুষ্ঠিত হয়। ধেমাজি জিলাৰ চিলাপথাৰত আয়োজিত এই সমাৰোহত অংশ লৈ মন্ত্ৰী অতুল বৰাই কয় যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সদিচ্ছা আৰু একান্ত আগ্ৰহৰ বাবেই এই সমাৰোহৰ আয়োজন কৰা হৈছে। ইতিমধ্যে প্ৰতিবেশী ৰাজ্য দুখনৰ মাজত সীমা সমস্যা সমাধানৰ পথ প্ৰশস্ত হৈছে আৰু সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি সম্প্ৰীতিৰ নতুন বাতাবৰণৰ সৃষ্টি হৈছে বুলিও তেওঁ উল্লেখ কৰে। এই সমাৰোহৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া এলেকাত উন্নয়ন আৰু ব্যৱসায় বাণিজ্য ত্বৰান্বিত কৰাৰ লগতে সীমান্তৱৰ্তী এলেকাৰ পৰ্যটন উদ্যোগক উদগনি যোগোৱাৰ প্ৰয়াস কৰা হৈছে বুলি শ্ৰীবৰাই কয়। জনজাতিকৰণৰ দাবীত কালি উজনি অসমৰ কেইবাখনো জিলাত টাই আহোম আৰু চুতীয়া জনজাতিৰ দল সংগঠন আৰু সাধাৰণ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰত টাই আহোম যুৱ পৰিষদে জোৰ সমদল উলিয়াই জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবী কৰে। ডিব্ৰুগড়তো টাই আহোম যুৱ পৰিষদে কালি চৌকিডিঙি খেলপথাৰৰ পৰা থানা চাৰিআলিলৈ জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। একেদৰে চৰাইদেউতো জনগোষ্ঠীটোৰ বহু লোকে প্ৰতিবাদত অংশ লয়। ইপিনে গোলাঘাট, যোৰহাট, ধেমাজি আৰু তিনিচুকীয়া জিলাত চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত চুতীয়া জাতি সন্মিলনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাটৰ মেৰাপানী, সৰুপথাৰ, বৰপথাৰকে ধৰি বিভিন্ন স্থানত 10,000ৰো অধিক লোকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।